এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ কে এছ আৰ ৰেল ষ্টেচনত 3খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ অভূতপূৰ্ব ৰাষ্ট্ৰপতি পি ভি গিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। 2024-25 বিত্তীয় বৰ্ষত দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ 1,51,000 কোটি টকালৈ বৃদ্ধি হৈছে। সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেশ্যন সিন্দুৰক কৌশলগত অভিযান বুলি অভিহিত কৰিছে। আৰু বিশ্বৰ পঞ্চম স্থানৰ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইচি কোৱাণ্টবক্স চেন্নাই গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতাৰ দ্বিতীয় স্থানত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ কে এছ আৰ ৰেল ষ্টেচনত 3খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰেলগাড়ীকেইখন হ'ল বেংগালুৰু বেলাগাৱি, মাতা বৈষ্ণদেৱী কাটৰা অমৃতসৰ আৰু নাগপুৰ পুনে বন্দে ভাৰত ৰেলগাড়ী। আজিৰ দিনটোতে প্ৰধানমন্ত্ৰীয়ে বোম্মানাহালিৰ সৈতে ইলেক্ট্ৰনিক চিটিক সংযোগ কৰা য়েল' লাইন মেট্ৰ' সেৱা মুকলি কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত দুটা কৰিডৰেৰে সমৃদ্ধ হ'বলগীয়া নাম্মা মেট্ৰ' সেৱাৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বাবা খৰক সিং মাৰ্গত সাংসদসকলৰ বাবে নিৰ্মাণ কৰা 184টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে টাইপ 7 আৰ্হিৰ আৱাসেৰে কেইবামহলীয়া এই অট্টালিকাটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। ভৱন উদ্বোধনৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কাইলৈ এজোপা সেন্দুৰ গছৰ পুলি ৰোপণ আৰু শ্ৰমজীৱীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে জনসাধাৰণক সম্বোধন কৰি ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত জানিবলৈ দিয়া মতে, প্ৰায় 5,000 বৰ্গফুট এলেকাৰে সামৰা নতুনকৈ নিৰ্মাণ কৰা প্ৰতিটো আৱাসত সাংসদসকলৰ বাবে বাসস্থান আৰু চৰকাৰী কাম কাজত ব্যৱহাৰ কৰিব পৰাকৈ পৰ্যাপ্ত স্থান থাকিব। এই বৃহৎ আৱাসিক চৌহদটোত কাৰ্যালয়, কৰ্মচাৰীৰ আৱাস আৰু সামূহিক কেন্দ্ৰৰ বাবে নিৰ্ধাৰিত স্থান সুকীয়াকৈ ৰখাৰ পৰিপ্ৰেক্ষিতত সাংসদসকলে জনপ্ৰতিনিধি হিচাপে নিজৰ দায়িত্ব সুকলমে পালন কৰিব পাৰিব বুলি আশা কৰা হৈছে। বিবৃতিটোত লগতে প্ৰকাশ কৰা মতে, এই চৌহদটোৰ নিৰ্মাণত আধুনিক গাঁথনিগত মান অনুসৰি ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। তদুপৰি প্ৰতিগৰাকী আৱাসীৰ নিৰাপত্তা নিশ্চিত কৰিব পৰাকৈ ইয়াত ব্যাপক সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেশৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্ম জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। পাকিস্তানে ভাৰতৰ বিমানৰ বাবে ইয়াৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ পাছত যোৱা 24 এপ্ৰিলৰ পৰা 30 জুনৰ সময়ছোৱাত 127 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। দেশখনৰ নেচনেল এছেম্বলীত চলিত সপ্তাহত এই তথ্য প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে এনে লোকচান হোৱা সত্বেও চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। আকাশমাৰ্গ বন্ধ ৰখা এই ব্যৱস্থা বৰ্তমানেও কাৰ্যকৰী হৈ আছে। ভাৰতেও অনুৰূপ ধৰণে ইয়াৰ আকাশমাৰ্গ বন্ধ ৰাখি এইবুলি মত প্ৰকাশ কৰিছে যে দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক সুৰক্ষিত কৰাৰ স্বাৰ্থত কোনো পৰিমাণৰ আৰ্থিক মূল্যই অত্যাধিক হ'ব নোৱাৰে। উল্লেখযোগ্য যে যোৱা 22 এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত 26 জন অসামৰিক লোক নিহত হোৱাৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই আক্ৰমণৰ ফলস্বৰূপে ভাৰতে অপাৰেশ্যন সিন্দুৰ ৰূপায়ণ কৰাৰ লগতে পাকিস্তানৰ সৈতে বাণিজ্যিক আৰু কূটনৈতিক সম্পৰ্কত জটি পেলাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণৰ শলাগ লৈছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই যাত্ৰাই দেশৰ জনসাধাৰণক একত্ৰিত কৰি গভীৰ দেশপ্ৰেমমূলক মনোভাৱ আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি তেওঁলোকৰ গৌৰৱক প্ৰতিফলিত কৰিছে। তেওঁ লগতে harghartiranga.com পৰ্টেলত ফটো আৰু ছেলফি আপলোড কৰিবলৈকো জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি কয় যে দেওবাৰে চাইকেল চলোৱা পদক্ষেপে ফিট ইণ্ডিয়া আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা কয়। তেওঁ কয় যে এতিয়ালৈকে সমগ্ৰ দেশৰ 50,000ৰো অধিক গাঁৱৰ পঞ্চায়তত প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ফিট ইণ্ডিয়াৰ বাৰ্তা বিয়পাইছে। ইয়াৰ ফলত গাঁওসমূহক আন্দোলনৰ সৈতে সংযোগ স্থাপন কৰা হৈছে বুলিও শ্ৰীমাণ্ডাভিয়াই প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণে পূৰ্বৰ অভিলেখ ভংগ কৰিছে। 2024-25 বিত্তীয় বৰ্ষত এই পৰিমাণ 1,51,000 কোটি টকালৈ বৃদ্ধি হৈছে। এই পৰিমাণ যোৱা বছৰ 1,27,000 কোটি টকাতকৈ 18% অধিক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক প্ৰতিৰক্ষা উদ্যোগিক আধাৰৰ সবলীকৰণৰ স্পষ্ট সংকেত বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই সাফল্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগকে ধৰি সংশ্লিষ্ট পক্ষসমূহৰ শলাগ লৈছে। সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেচন সিন্দুৰক কৌশলগত অভিযান বুলি অভিহিত কৰিছে। এই অভিযানে সামৰিক দক্ষতাৰ সৈতে ৰাজনৈতিক স্বচ্ছতাৰ সংমিশ্ৰণ ঘটাইছিল বুলি তেওঁ মন্তব্য কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজত ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকসকলক সম্বোধন কৰি তেওঁ কয় যে 22 এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ পাছৰ দিনকেইটাত এই অভিযানৰ আঁচনি প্ৰস্তুত কৰি কাৰ্যকৰী কৰা হৈছিল। এই বিষয়ত 3 সেনাপ্ৰধানক মুকলিমূৰীয়াকৈ কাম কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল বুলিও শ্ৰীদ্বিবেদীয়ে প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে 2019 চনৰে পৰা বিগত 6 বছৰত কমেও এবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনিবাৰ্য চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱা দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 334টা অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ নাম কৰ্তন কৰিছে। আয়োগে এই দলসমূহৰ কাৰ্যালয়ৰো কোনো সন্ধান নথকা বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জনপ্ৰতিনিধিত্ব আইনৰ বিভিন্ন ব্যৱস্থাৰ অধীনত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু অস্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ নাম নিৰ্বাচন আয়োগত পঞ্জীয়ন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত অহা 15 আগষ্টত আলাস্কাত হ'বলগীয়া আলোচনাৰ প্ৰতি ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই বৈঠকে ইউক্ৰেইনৰ বৰ্তমানৰ সংঘৰ্ষৰ অৱসানৰ প্ৰতিশ্ৰুতি আৰু শান্তিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। বিবৃতিটোত লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান যুদ্ধৰ সময় নহয় বুলি কোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। ভাৰতে দুয়োখন দেশৰ মাজত হ'বলগীয়া আলোচনা আৰু শান্তি স্থাপনৰ যিকোনো প্ৰচেষ্টাক সমৰ্থন কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। স্পেচ এক্সৰ মহাকাশযানে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ 4 মহাকাশচাৰীক কালি নিৰাপদে পৃথিৱীলৈ উভতাই অনা বুলি নাছাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জানিবলৈ দিয়া মতে নাছাৰ মহাকাশচাৰী এন্নে মেকলেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ মহাকাশচাৰী টাকুয়া আনিচি আৰু ৰাছিয়াৰ মহাকাশচাৰী কিৰিল পোস্কোভে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISSত প্ৰায় 148 দিন কটোৱাৰ পাছত কালি পৃথিৱীলৈ উভতি আহে। উল্লেখযোগ্য যে মহাকাশচাৰীৰ 4 দলটোৱে যোৱা 3 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰি বিজ্ঞানৰ গৱেষণাত ভাগ লৈছিল। নাছাৰ বিষয়াসকলে ব্লগ পোষ্টত লিখা অনুসৰি মহাকাশচাৰীৰ দলটোৱে ISSত থকা সময়ছোৱাত মহাকাশত থকাৰ ফলত মহাকাশচাৰীসকলৰ মানসিক তথা শাৰীৰিক পৰিৱৰ্তন, মগজুৰ পৰা হৃদপিণ্ডলৈ তেজৰ চলাচল আদি বিভিন্ন বিষয় লৈ অধ্যয়ন কৰে। বিশ্বৰ 5ম স্থানৰ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইচি কালি কোৱাণ্ট বক্স চেন্নাই গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতাৰ 3ৰ ৰাউণ্ডত আমেৰিকাৰ GM ৰে ৰবছনক পৰাস্ত কৰি 2য় স্থানত উপনীত হয়। জাৰ্মানীৰ ভিনচেণ্ট কেইমাৰ সম্প্ৰতি প্ৰতিযোগিতাৰ 1ম স্থানত আছে। মাষ্টাৰ্ছ শাখাৰ ৰাউণ্ড ৰবিন পৰ্যায়ৰ আৰু 6টা ৰাউণ্ড বাকী থকা অৱস্থাত এৰিগাইচিয়ে 2.5 পইণ্ট লাভ কৰিছে। 1ম স্থানত থকা কেইমেৰে ক্লাছিকেল দবা শিতানত কাৰ্তিকেয়নৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ পাছত 3 পইণ্টেৰে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতৰ আন এগৰাকী গ্ৰেণ্ডমাষ্টাৰ্ছ উইদিত গুজৰাটীয়ে দেশৰে আন এগৰাকী খেলুৱৈ নিহাল চৰিনৰ বিৰুদ্ধে জয়েৰে প্ৰতিযোগিতালৈ প্ৰত্যাৱৰ্তন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ KSR ৰেল ষ্টেচনত 3খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি VV গিৰিৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। 2024-25 বিত্তীয় বৰ্ষত দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণ 1,51,000 কোটি টকালৈ বৃদ্ধি হৈছে। সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অপাৰেচন সিন্দুৰক কৌশলগত অভিযান বুলি অভিহিত কৰিছে। আৰু বিশ্বৰ 5ম স্থানৰ ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগাইচি কোৱাণ্ট বক্স চেন্নাই গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতাৰ 2য় স্থানত উপনীত হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিছে।